নমস্কাৰ, এই আকাশবাণী গুৱাহাটীৰ পৰম আঞ্চলিক বাতৰি পঢ়িছো জ্যোতিৰাণী ডেকাই। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ৰাজ্যৰ প্ৰতিখন থানাৰ নাগৰিক সমিতিৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ আয়োজন অসমৰক্ষীৰ, দুৰ্গৰ ধৰ্ষণকাণ্ডৰ পলাতক দুই অভিযুক্ত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ, আজি গণেশ চতুৰ্থী, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পৰম্পৰাগত ৰীতি নীতিৰে পূজা অৰ্চনা, ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন আৰু যোৰহাটত ল'ৰাৰ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ আজি দুখন খেল, খেল উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অসম আৰক্ষীয়ে অসমৰ প্ৰতিখন থানাৰ নাগৰিক সমিতিৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ আয়োজন কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি দিনৰ ভাগত এই অভিৱৰ্তন অনুষ্ঠিত হ'ব। অভিৱৰ্তনত প্ৰত্যেকখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে 307খন থানাৰ নাগৰিক সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই অভিৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নাগৰিক সমিতিৰ প্ৰতিনিধিৰ লগত বাৰ্তালাপ কৰিব। দিল্লীৰ ধৰ্ষণকাণ্ডৰ পলাতক দুই অভিযুক্ত গোলাবুদ্দিন আৰু ফৰিদুল ইছলামে কালি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পণ কৰে। ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়ন কৰা দুই অভিযুক্ত এজনে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰীত আৰু আনজনে মৰিগাঁৱত আত্মগোপন কৰি আছিল। অসম সংখ্যালঘু সন্মান পৰিষদৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিক আৰু সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতিগৰাকীৰ প্ৰচেষ্টাত দুয়োকে কালি সন্ধিয়া নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হয়। সম্প্ৰতি দুয়োকে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। ৰাজ্যৰ 19খন জিলাৰ আয়ুক্তৰ সালসলনি ঘটোৱা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ প্ৰধান সচিবে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি কামৰূপৰ আয়ুক্ত কীৰ্তি জলিক পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। শিৱসাগৰৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰক কামৰূপৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। কাছাৰৰ আয়ুক্ত হিচাপে কাৰ্যভাৰ চলাই থকা ৰোহন কুমাৰ জাক বৰপেটালৈ বদলি কৰা হৈছে। বিপৰীতে বৰ্তমানৰ বৰপেটাৰ আয়ুক্ত আয়ুষ গাৰ্গক শিৱসাগৰলৈ বদলি কৰা হৈছে। আনহাতে কৰিমগঞ্জৰ আয়ুক্ত মৃদুল যাদৱক কাছাৰৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। গোলাঘাটৰ আয়ুক্ত ডঃ পি উদয় প্ৰবীণক উদ্যোগ বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে। শিৱসাগৰৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱক মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ যুটীয়া সচিব পদলৈ বদলি কৰা হৈছে। কোকৰাঝাৰৰ নতুন আয়ুক্ত হিচাপে মাচান্দ মাকডানিল পাৰ্টিনক নিযুক্তি দিয়া হৈছে। ওদালগুৰিৰ আয়ুক্ত যাদৱ ৰাহুল সুৰেশ ধীভাজীৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। আনহাতে কোকৰাঝাৰৰ বৰ্তমানৰ আয়ুক্ত পি কে ত্ৰিবেদীক কৰিমণ্ডলে বদলি কৰা হৈছে। যোৰহাটৰ নতুন আয়ুক্ত হিচাপে জয়েশ সেৱানীক নিযুক্তি দিয়াৰ বিপৰীতে লখিমপুৰৰ আয়ুক্ত গায়ত্ৰী দেৱী হাজ হালিয়ানক বিত্ত বিভাগৰ যুটীয়া সচিব পদলৈ বদলি কৰা হৈছে। মাজুলীৰ আয়ুক্ত কাবেৰী বৰকটকী শৰ্মাক ভূমি সংৰক্ষণ বিভাগৰ যুটীয়া সচিব পদলৈ বদলি কৰা হৈছে। বিপৰীতে মাজুলীৰ আয়ুক্ত হিচাপে ৰাতুল চন্দ্ৰ দাসক নিযুক্তি দিয়া হৈছে। বাক্সাৰ নতুন আয়ুক্ত হিচাপে গৌতম দাসক কাৰ্যভাৰ দিয়া হৈছে। বিপৰীতে কামালপুৰৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী গুজাইলৈ বদলি কৰা হৈছে। আনহাতে যোৰহাটৰ আয়ুক্ত পুলক মহন্ত গোলাঘাটৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। চৰাইদেউৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীক পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব পদলৈ আৰু দৰঙৰ আয়ুক্ত মনিন্দ্ৰনাথ নাটেক বিশ্বনাথলৈ বদলি কৰাৰ বিপৰীতে দৰঙৰ নতুন আয়ুক্ত হিচাপে পৰাগ কুমাৰ কাকতিক নিযুক্তি দিয়া হৈছে। ওদালগুৰিৰ নতুন আয়ুক্ত হিচাপে পুলক পাটবাৰীক নিযুক্তি দিয়াৰ বিপৰীতে ধেমাজিৰ আয়ুক্ত অংকুৰ ভঁৰালীক শোণিতপুৰলৈ বদলি কৰা হৈছে। ইফালে হোজাইৰ আয়ুক্ত লাচিত কুমাৰ দাসক লখিমপুৰলৈ আৰু ধুবুৰী জিলা উন্নয়ন বিষয়া পল্লৱ মজুমদাৰক মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ বদলি কৰা হৈছে। তামিলপুৰৰ আয়ুক্ত হিচাপে পংকজ চক্ৰৱৰ্তীক নিযুক্তি দিয়াৰ বিপৰীতে বিশ্বনাথৰ আয়ুক্ত নাহাৰ যাদৱক চৰাইদেউলৈ আৰু ধেমাজি জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকনক ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ বদলি কৰা হৈছে। ৰাজ্যৰ চাহ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কেন্দ্ৰৰ পূৰ্বৰে পৰা জনজাতীয় মৰ্যাদা লাভ কৰা জনজাতিসমূহৰ অসুবিধা নোহোৱাকৈ পূৰ্বৰ চৰকাৰে বিধানসভাত চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱত সালসলনি কৰি নতুনকৈ প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। বৰ্তমান ৰাজ্য চৰকাৰে কেন্দ্ৰৰ বিচৰাধীনে প্ৰস্তাৱ প্ৰস্তুতৰ বাবে চিন্তা চৰ্চা কৰিছে। এপ্ৰিল পৰ্যন্ত কোনো সমাধান সূত্ৰ নোলালে পূৰ্বৰ চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভত কংগ্ৰেছ দলৰ সৈতে আলোচনা কৰিব। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষা গোটেই অফিচিয়েল ৱেবছাইটৰ ওপৰত ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ বিৰুদ্ধে সকিয়নি দিছে। তথ্য পৰীক্ষা গোটেই কৈছে যে প্ৰবঞ্চনামূলক ৱেবছাইট BSNL Tower India.com প্ৰতাৰণামূলকভাৱে 5G টাৱাৰ স্থাপনৰ বাবে আবেদনৰ আমন্ত্ৰণ জনাইছে। পেজ ইনফরমেশন ব্যুরোয়ে কৈছে যে আবেদনের ঠিকনা ডিএছএমএলৰ সৈতে সম্পর্কিত নহয়, সেয়েহে এনে সন্দেহজনক ওয়েবসাইটত ব্যক্তিগত তথ্য প্রদান নকৰিবলৈ ইআইডিয়ে সকলকে আহ্বান জনাইছে। ডিএছএমএলৰ অফিচিয়েল ওয়েবসাইট হৈছে dsml.co.in। শ্রোতাসকলৰ বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি গণেশ চতুর্থী। সমগ্র দেশতে পুৱাৰে পৰা ধর্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদত্ত বিধিবিলাসক গণেশ দেৱতাৰ পূজা অৰ্চনা আৰম্ভ হৈছে। জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক ভগৱান গণেশৰ জন্মদিনৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ বাৰ্তাত কৈছে যে উৎসাহ আনন্দৰ এই উৎসৱে সামাজিক সম্প্ৰীতি আৰু ভাতৃত্বৰ বাৰ্তা বহন কৰে। তেওঁ কয় যে ভগৱান গণেশ জ্ঞান, প্ৰজ্ঞা আৰু সমৃদ্ধিৰ প্ৰতীক আৰু গণেশ চতুৰ্থী উৎসৱে আমাক বিনয়ী আৰু কৰ্মপৰায়ণ হবলৈ উৎসাহ যোগোৱাৰ লগতে সামাজিক সংহতিৰ প্ৰসাৰত অৰিহণা যোগায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনসাধাৰণক গণেশ চতুৰ্থী উপলক্ষে এখন সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ ভাৰত গঢ়াৰ হকে সংকল্প গ্ৰহণ কৰিবলৈ আহান জনাইছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে জনসাধাৰণলৈ শুভেচ্ছা জনাই কৈছে যে জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতিমূৰ্তি ভগৱান গণেশে কোটি কোটি লোকৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰি আহিছে। ৰাজ্যৰ গণেশ মন্দিৰসমূহত গণেশ দেৱতাৰ পূজা অৰ্চনাৰ আয়োজন কৰা হৈছে। গোৱালপাৰা চহৰৰ বৰবজাৰ গণপতি পূজা সমিতিয়ে পৰম্পৰা ৰক্ষা কৰি গণেশ চতুৰ্থী পালন কৰিছে। আনহাতে চহৰখনৰ মেধিপাৰা বেলতলা অঞ্চলতো ৰাজহুৱাভাৱে গণেশ পূজাৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাতো সিদ্ধিদাতা গণেশ দেৱতাৰ পূজা অৰ্চনাৰ ব্যাপক আয়োজন কৰা হৈছে। জিলাখনৰ গৌৰীপুৰৰ গণেশ মন্দিৰত পূজা অৰ্চনাৰ বাবে পুৱাৰে পৰা ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা ঢকুৱাখানা মহাবিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত নৱসংযোজন হিচাপে অটনমাছ কলেজৰ স্বীকৃতি লাভ কৰিছে। ইফালে মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত কালি লখিমপুৰ নৰ্থ বেংক কলেজৰ 64 সংখ্যক নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। সভাত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নীৰজ বৰুৱা, লখিমপুৰ জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মঞ্জু বৰগোহাঁই, মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যুগল শইকীয়া, চিকিৎসক তথা কবি ডঃ প্ৰদৰ ফুকন আদি উপস্থিত থাকে। অনুষ্ঠানত মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে ছাত্ৰ একতা সভাৰ বিষয়ববীয়া তথা সদস্যসকল, অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ লগতে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীও উপস্থিত থাকে। ভাৰত পত্ৰিকাই কালি স্পেইনৰ পণ্টেভেদ্ৰাত অনুষ্ঠিত 20 বছৰৰ অনুৰ্ধ বিশ্ব মল্লযুদ্ধ প্ৰতিযোগিতাৰ মহিলাৰ 62 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ৰূপা পদক অৰ্জন কৰে। নিতিকাৰ কাৰ্মেলত ইউক্ৰেইনৰ মল্লযুদ্ধ ইৰিনা বুণ্ডাৰৰ হাতত 1-4 ফলাফলত পৰাজিত হয়। খেলুৱৈগৰাকীয়ে যোৱা বছৰ 20 বছৰৰ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। ভাৰতে বৰ্তমানলৈকে 20 বছৰৰ অনুৰ্ধ বিশ্ব মল্লযুদ্ধ প্ৰতিযোগিতাত 1 সোণ, 1 ৰূপ আৰু 3 ব্ৰঞ্জসহ মুঠ 5 পদক লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 সোণৰ দৃষ্টিপাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলত ৰেলৱে আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা সন্মান ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 অথবা 2662325 নম্বৰত ফোন কৰি শ্ৰীশৰ্মাৰ সৈতে কথা পাতিব পাৰিব। কৰ্ণাটকৰ কোচ ৰাজবংশী আৰ্টিষ্ট ছচাইটিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্বিলঙৰ বাসুগাঁও হেকৈপাৰাত তৃতীয় কমতা মিউজিক ফেষ্টিভেল আৰম্ভ হ'ব। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ভৰিভূষণ চৌধুৰীয়ে পতাকা উত্তোলনেৰে এই মহোৎসৱ মুকলি কৰিব। ইয়াৰ পাছতে কোচ ৰাজবংশীৰ লোকনৃত্য, প্ৰতিনিধি সভা আদি অনুষ্ঠিত হ'ব। বিয়লি ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে মঞ্চ উদ্বোধন কৰাৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব। কামৰূপ জিলাৰ হাজোত দক্ষিণ সিঙৰ গেজিং ৰিজাৰ্ভৰ প্ৰশাসনে কালি উচ্ছেদ অভিযান চলায়। এই অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী বিশ্বনাথ মেধিয়ে গোপালকৰ বাবে সংৰক্ষণ কৰা 153 বিঘা মাটি বেদখলকাৰীৰ কবলৰ পৰা মুকলি কৰে। অভিযোগ অনুসৰি দক্ষিণ ডিঙৰা গ্ৰেজিং ৰিজাৰ্ভত একাংশ লোকে অবৈধভাৱে দখল কৰি শতাধিক সৌৰৱৰ পুখুৰী খান্দি মাছ পালন কৰাৰ লগতে বাসগৃহ নিৰ্মাণ কৰিছিল। ফলত গোপালকসকলে গৰু মাছ চৌৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী 7 দিনত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে গুজৰাট, মহাৰাষ্ট্ৰ আৰু পূব ৰাজস্থানত অহা দুদিনত পেৰানেপেৰা বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। সীমান্ত সুৰক্ষা বাহিনী বি এছ এফে বৰ্ডাৰ গাৰ্ড বাংলাদেশ বিজিবিক ভাৰতীয় ভূখণ্ডৰ বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ কৈছে। দুয়োটা বাহিনীয়ে ভাৰত বাংলাদেশ সীমান্তৰ স্থিতি সম্পৰ্কে অলপতে এখন বৈঠকত মিলিত হয়। বৈঠকত বিজিবিয়ে বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিক আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰে। সীমান্ত সুৰক্ষা বাহিনী বি এছ এফে এটা বিবৃতিযোগে কৈছে যে ভাৰত বাংলাদেশ সীমান্তৰ পৰিস্থিতি সাধাৰণতে শান্তিপূৰ্ণ হৈ থাকে। ভাৰতীয় লগতে সীমান্তৱৰ্তী এলেকাসমূহত বাস কৰা জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰিছে। বি এছ এফৰ জোৱানসকলে বি জি বিৰ সৈতে লগ লাগি আন্তঃৰাষ্ট্ৰীয় সীমান্তত 24 ঘণ্টাৰ পহৰা দি আছে বুলিও বাহিনীটোৱে প্ৰকাশ কৰিছে। নগাঁও মহাবিদ্যালয়ে নিজাববীয়াকৈ নগাঁও মৰিগাঁও আৰু কাৰ্বি আংলঙৰ কৃষকসকলক যন্ত্ৰৰ জৰিয়তে এৰি সূতাৰ আঁহ কটা আৰু প্ৰাকৃতিক ৰং মিশ্ৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। ৰাজ্যৰ বাহিৰত থলুৱা এৰি মুগাৰ বৃহৎ বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি থলুৱা উদ্যোগটোক অধিক শক্তিশালী কৰাৰ মনোকৰে দীৰ্ঘদিন ধৰি নগাঁও মহাবিদ্যালয়ে এই ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ অংশস্বৰূপে মহাবিদ্যালয়খনত কালি কৃষকসকলক মটৰযুক্ত সূতা কটা যন্ত্ৰ প্ৰদান কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাট ক্ৰীড়া সন্থাৰ উদ্যোগত আজি অনুষ্ঠিত হ'বলগীয়া নাৰায়ণ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাখন উদ্বোধন কৰিব। আজি প্ৰতিযোগিতাৰ প্ৰথম দিনা যোৰহাটে দুখন খেল অনুষ্ঠিত হ'ব। পুৱা 9 বজাত হ'বলগীয়া প্ৰথমখন খেলত লক্ষাদ্বীপ তেলেংগানাৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত ঘৰুৱা দল অসমে মধ্যপ্ৰদেশৰ বিৰুদ্ধে খেলপথাৰত নামিব। খেলখন বিয়লি 3:15 আৰম্ভ হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে বিভিন্ন ৰাজ্যৰ পৰা কেইবাটাও দল আহি যোৰহাটত উপস্থিত হৈছে। যোৰহাট ক্ৰীড়া সন্থাই সকলো দলকে আদৰণি জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চন্দ্ৰ অৱলোকন আগবঢ়াইছে অংকুৰজ্যোতি শৰ্মাই।
ডিব্ৰুগড়ত কালি মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি হোৱা সন্দৰ্ভত গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে আলোচিতসহ ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত দৈনিক জনমভূমি কাকতে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীৰ মৰ্যাদা, নিয়মীয় বাৰ্তা কাকতে ডিব্ৰুগড়ৰ শিৰত ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰ গৰিমা, আমাৰখন কাকতে নখন জিলা নিয়ন্ত্ৰিত হ'ব ডিব্ৰুগড়ৰ পৰা শিৰোনামেৰে মুখ্য বাতৰি হিচাপে বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ধিনকাণ্ডৰ অন্য দুজন পলাতক অভিযুক্ত কালি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা সন্দৰ্ভত আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গুৱাহাটীৰ পাহাৰ কাটি শাস্তাং কৰা আৰু কলা ব্যৱসায় চলি থকা সন্দৰ্ভত দৈনিক অসম কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। 1950 চনত চৰকাৰে ৰাজপত্ৰিত অধিসূচনাৰ জৰিয়তে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিছিল যদিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত দৈনিক জনমভূমি কাকতে বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। চৰকাৰী পক্ষৰ সাক্ষীৰ বিপৰীত স্থিতি গ্ৰহণ কৰি পূৰ্বৰ ভাষ্য সলনি কৰাৰ অভিযোগত সুকন্যা শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। এই বাতৰিটো দৈনিক অসম, আমাৰ অসম আৰু দা আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমত স্মাৰ্ট মিটাৰ যোগানৰ ঠিকা লাভ কৰা এটা বহিৰাগত প্ৰতিষ্ঠান গোৱাত ব্লেকলিষ্টেড হোৱা আৰু উত্তৰ প্ৰদেশত বিতৰ্কৰ সৃষ্টি কৰাৰ সন্দৰ্ভত অসমীয়া খবৰ কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত অসমৰ 60% জিলা আশংকাজনক বুলি দৈনিক অগ্ৰদূত কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মানি ট্ৰেডিং চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চি আই ডিৰ লেন্স নায়ক সৰোজ ডেকাক চাইদুৱা আৰক্ষীয়ে জেৰা চলাইছে। এই বাতৰিটো প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে চক্ৰ বিষয়ে পদ পাব সকলো এ চি আছে কাৰ্যকাল দুবছৰীয়া, মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত ৰকেট আক্ৰমণ ভয়াৱহ ৰূপ লৈছে হিংসাই, গুৱাহাটী বিশ্ববিদ্যালয়ত আকৌ এলিঙৰ সন্ত্ৰাস, ছাত্ৰী নিৱাসত খালী মদৰ বটল, হঠাৎ বন্ধ হোৱাৰ মাজুলী যোৰহাট সংযোগী দলঙৰ কাম, সূচকাংকৰ পতনেৰে শ্বেয়াৰ বজাৰত আকৌ জোকাৰণি, কংগ্ৰেছত যোগদান মনোজ ফগত বচন পুলিয়ে, 370 নম্বৰ অনুচ্ছেদ ইতিহাস হল আৰু কেতিয়াও ঘূৰি নাহে অমিত শ্বাহৰ ঘোষণা ইত্যাদি। এয়া আছিল গুৱাহাটীৰ পৰা আজি প্ৰকাশিত বাতৰিকাকতসমূহৰ প্ৰথম বিচাৰ বাতৰিত চমু অৱলোকন।
ৰাজ্যৰ প্ৰতিখন থানাৰ নাগৰিক সমিতিৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ আয়োজন অসম আৰক্ষী, বিহাৰৰ ধৰ্ষণ কাণ্ডৰ ফলত দুই অভিযুক্ত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ, আজি গণেশ চতুৰ্থী, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পৰম্পৰাগত ৰীতি নীতিৰে পূজা অৰ্চনা, ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন আৰু যোৰহাটত নাৰায়ণ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ আজি দুখন খেল। খেল উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।